প্রথম তিমথীয় অধ্যায় ২। মই প্রথমতে এই আদেশ দিছো যে সকল মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকল ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্ত জীৱন যাপন কৰিম। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। এই আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ সাক্ষাতে উত্তম আৰু গ্ৰহণীয়। তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্যৰ জ্ঞান পায়, কাৰণ ঈশ্বৰ এজনা আৰু তেওঁৰে মানুহৰে মাজত মধ্যস্থও এজনা। তেওঁ মনুষ্য খ্ৰীষ্ট যীশু। তেওঁ সকলোৰে নিমিত্তে মুক্তিৰ মূল্যস্বৰূপে নিজকে দান কৰিলে। এই সাক্ষ্য ঠিক ঠিক সময়ত দিবলগীয়া। তাৰ কাৰণে মই ঘোষণাকাৰী আৰু পাচনি। ইয়াক মই সত্য কৈছো, মিছা নকওঁ। বিশ্বাসত আৰু সত্যত পৰজাতিবিলাকৰ শিক্ষক নিযুক্ত হলো। এতেকে পুৰুষবিলাকে ক্ৰোধ আৰু বাদ বিবাদ নোহোৱাকৈ সকলো ঠাইতে পবিত্ৰ হাত দাঙি প্ৰাৰ্থনা কৰক, এই মোৰ আজ্ঞা। সেইদৰে তিৰোতাবিলাকে হুলাজ আৰু হুবোধৰে সৈতে পৰিপাতি পোছাকেৰে নিজক ভূষিত কৰক। চেলাপতা চুলি, সোণ, মুকুতা আৰু বহুমূল্য বস্ত্ৰেৰে নহয়, কিন্তু ঈশ্বৰ ভক্তি স্বীকাৰ কৰা তিৰোতাবিলাকৰ যোগ্য সৎকৰ্মেৰে ভূষিত কৰক। তিৰোতা মানুহে সকলোভাৱে বশৱৰ্তী হৈ শান্তভাৱে শিক্ষা লওক। শিক্ষা দিবলৈ বা পুৰুষৰ ওপৰত ক্ষমতা চলাবলৈ মই তিৰোতাক অনুমতি নিদিওঁ, কিন্তু শান্তভাৱে থাকিবলৈ দিওঁ। কিয়নো প্ৰথমে আদম, পাছতে হাৱাক নিৰ্মাণ কৰা হৈছিল, আৰু আদমক ভুলোৱা নহল, কিন্তু তিৰোতাক ভুলোৱা হলত অপৰাধত পৰিল। তথাপি তেওঁ সন্তান প্ৰসৱৰ দ্বাৰাই পৰিত্ৰাণ পাব, কিন্তু সুবোধেৰে সৈতে বিশ্বাস, প্ৰেম আৰু পবিত্ৰতাত থাকিলেহে পাব।